ولو أن قرآنا سيرت به الجبال أو قطعت به الأرض أو كلم به الموتى بل لله الأمر جميعا أفلم ييأس الذين آمنوا أن لو يشاء الله لهدى الناس جميعا ولا يزال الذين كفروا تصيبهم بما صنعوا قارعة أو تحل قريبا من دارهم أو تحل قريبا من دارهم حتى يأتي وعد الله إن الله لا يخلف الميعاد
আৰু যদি কোৰআনখন এনেকুৱা হ'লহেঁতেন যাৰ দ্বাৰা পৰ্বতক গতিশীল কৰা গ'লহেঁতেন আৰু পৃথিৱীক টুকুৰা টুকুৰ কৰা গ'লহেঁতেন নাইবা মৃত ব্যক্তিৰ লগত কথা ক'ব পৰা গ'লহেঁতেন তথাপিও সিহঁতে তাক বিশ্বাস নকৰিলেহেঁতেন বৰং সকলো বিষয়ে আল্লাহৰে এখতিয়াৰভুক্ত তেন্তে যিসকলে ইমান আনিছে তেওঁলোকে নাজানে নেকি যে আল্লাহে ইচ্ছা কৰিলে সকলোকে সৎ পথত পৰিচালিত কৰিব পাৰিলেহেঁতেন শুনা যিসকলে কুফুৰি কৰিছে সিহঁতৰ কৰ্মকাণ্ডৰ কাৰণে সিহঁতৰ বিপৰ্যয় ঘটিয়েই থাকিব অথবা বিপৰ্যয় সিহঁতৰ আৱাসৰ ওচৰে পাজৰে আপতিত হৈয়ে থাকিব যেতিয়ালৈকে আল্লাহৰ প্ৰতিশ্ৰুতি আহি নপৰে নিশ্চয় আল্লাহ প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰে